ওৱান আমি যিটো চেপ্টাৰ পঢ়ি আছিলোঁ পলিটিক্স অফ প্লেন ডেভেলপমেণ্ট, সেই বিষয়ে আজি আৰু অলপ পঢ়িম যে প্লেনিঙৰ বিষয়ে কি কৈছে। কৈছে যে কিতাপত যে ডেভেলপমেণ্ট বা বিকাশ বস্তুটো অকল প্ৰাইভেটকে এৰি দিব নোৱাৰি, তাত গভৰ্ণমেণ্টেও প্লেন এটা বনাব লাগিব, আঁচনি ল'ব লাগিব যাতে বিকাশ হয়। আৰু সেই ভাৱতে কি হ'ল, সেইটো লৈ পেলাই আমি দেখা পাইছিলোঁ যে আমাৰ ইকনমিৰ প্লেনিং হৈছিলে। এতিয়া ইকনমি প্লেনিঙৰ সময়ত যেনেকৈ 1940s আৰু 50s গোটেই বিশ্বতে আমি দেখিছিলোঁ যে সেই সময়ত প্লেনিং বৰ জৰুৰী আছিল যাতে আমাৰ অৰ্থনৈতিক অৱস্থা উন্নত হয়। আমাৰ যিটো এক্সপিৰিয়েঞ্চ, আমাৰ সেই সময়ৰ যিটো এক্সপিৰিয়েঞ্চ, দ্য গ্ৰেট ডিপ্ৰেশ্যন ইন ইউৰোপ, তাৰপাছত আমি যিবিলাক ইণ্টাৰ ৱাৰ ৰিকনষ্ট্ৰাকশ্যন দেখা পাইছিলোঁ জাপান আৰু জাৰ্মানী, আৰু তাৰ উপৰিও আমি যিবিলাক ইকনমিক ডেভেলপমেণ্ট যিবিলাকৰ আমি 1930s আৰু 40s আমি দেখা পাইছোঁ বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। আৰু সমস্যাৰ সন্মুখীন হোৱাৰ বাবে কি হৈছিলে, এটা কনচেনচাছ বা জনমত এটা তৈয়াৰ হৈছিল। আৰু তেনেকৈ আমি দেখোঁ যে প্লেনিঙৰ যোগেদি অৰ্থনৈতিক অৱস্থা উন্নত কৰাৰ প্ৰচেষ্টা কৰা গৈছিল। তেনেকৈ দেখা যায় যে প্ৰাইভেট ইনভেষ্টাৰ্ছবিলাকৰ লগত ইণ্ডাষ্ট্ৰিয়েলিষ্ট আৰু বিগ বিজনেছ হাউচেছবিলাকে তেওঁলোকে কি কৰে, প্লেনিং আৰম্ভ কৰে কিহৰ বাবে, যাতে অৰ্থনৈতিক হেৰিটো ভাল হয় অৱস্থাটো। আৰু তেনেকৈ আমি দেখিছিলোঁ যে ডাঙৰ ডাঙৰ উদ্যোগপতিবিলাকে 1944 একত্ৰিত হৈ পেলাই এটা আঁচনিগত এটা অৰ্থনৈতিক ব্যৱস্থা হাতত লৈছিল, আৰু তাকে বম্বে প্লেন বুলি কোৱা হয়। আমি পিছলৈ সেই বম্বে প্লেনৰ আগধৰিয়ে বা আৰম্ভণিৰ বম্বে প্লেনকে বেছ হিচাপে লৈ আমি দেখোঁ প্লেনিং কমিশ্যন গঠন কৰা হয়। আৰু প্লেনিং কমিশ্যনৰ চেয়াৰমেন আছিলে প্ৰাইম মিনিষ্টাৰ অৱ ইণ্ডিয়া। আৰু তেনেকৈ আমি দেখা পাওঁ যে প্লেনিং কমিশ্যনৰ আৰম্ভণি হয় দেশত, আমাৰ ভাৰতবৰ্ষত। আৰম্ভণিতে ভাৰতবৰ্ষত 5 বছৰীয়া আঁচনি লোৱা হৈছিল। এই 5 বছৰীয়া আঁচনিত দুটা ধৰণৰ বাজেট থাকে, এটা নন প্লেন বাজেট, এটা হৈছে প্লেন বাজেট। এই নন প্লেন বাজেটত দেখা যায় যে যিবিলাক ৰুটিন সদায় ব্যৱহাৰ হয় গোটেই বছৰৰ যিবিলাক খৰচা সেইবিলাক দেখুওৱা যায়। আৰু প্লেন বাজেটত দেখা যায় যে কি কি আঁচনি ল'লে আৰু ক'ত ক'ত চৰকাৰে আৰু বেছি গুৰুত্ব দিলে অৰ্থনৈতিক অৱস্থা উন্নত হ'ব। চ' আমি এইটো লেকচাৰত এই কথাটো গম পালোঁ যে প্লেনিং মানে কি, কেনেকৈ বম্বে প্লেন হৈছিলে, কেনেকৈ প্লেনিংটো আৰম্ভ হৈছিলে বম্বে প্লেনৰ পিছত, চেয়াৰমেন কোন আছিল, প্লেনিং কমিশ্যন কেনেকৈ হৈছিল। আমি গম পালোঁ যে প্লেনিং কমিশ্যন 5 বছৰৰ কাৰণে হোৱাৰ কথা, আৰু বাজেট নন প্লেন বাজেট আৰু প্লেন বাজেটৰ কথাও গম পালোঁ। থেংক ইউ।